আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট নগৰ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে। 220 কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ কাম 2026 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰা যোৰহাটৰ 14,700তকৈও অধিক পৰিয়াল উপকৃত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাটবাসীক বিভিন্ন আঁচনিৰ অধীনত অনুদানৰ সাহায্য বিতৰণ কৰে। তেওঁ মাইক্ৰফাইনেন্স উদগনি আঁচনিৰ অধীনত লোন আনডিউ অৰ্থাৎ লোনৰ ধনৰাশি আদায় দিবলৈ বাকী নথকাৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। আজিৰ অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত 366গৰাকীলৈ মূলধনী বিনিয়োগৰ ৰাজসাহায্য আৰু দুৰ্যোগ ক্ষতিগ্ৰস্ত 5টা পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ কমাৰবন্ধা পথত নিৰ্মীয়মান প্ৰায় 581 মিটাৰ দৈৰ্ঘৰ অভাৰব্ৰিজো পৰিদৰ্শন কৰে। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিত্তমন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগো উপস্থিত আছিল। ৰাজ্য চৰকাৰে আছুতীয়া গণিতৰ শিক্ষক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰে। তেওঁ ৰাজ্যত অহা বছৰ মেৰ ভিতৰত মাধ্যমিক খণ্ডত প্ৰায় 9,000 শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিবলৈ প্ৰস্তুতি চলোৱা বুলি ঘোষণা কৰে। ইয়াৰ ফলত শিক্ষাৰ গুণগত মান অধিক উন্নত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে পূৰ্বতে ৰাজ্যৰ বিদ্যালয়সমূহত বিজ্ঞান বিষয়ৰ শিক্ষক নিয়োগ কৰা হৈছিল আৰু তেওঁলোককেই গণিতৰ শিক্ষা প্ৰদানৰো দায়িত্ব দিয়া হৈছিল। এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰে 1,760টা গণিত শিক্ষকৰ পদ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিখন মাধ্যমিক বিদ্যালয়ত 1জনকৈ গণিতৰ শিক্ষক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু পৰ্যায়ক্ৰমে এই পদৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি ডাঃ পেগুৱে জানিবলৈ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি 18,57,00,000 টকাৰে নিৰ্মাণ হোৱা 7টাকৈ পথ আৰু 3খনকৈ দলং ৰাইজৰ নামত উৎসৰ্গা কৰে। এই পথসমূহৰ ভিতৰত ৰহাধৰ বীৰকলা, বৰবাং জেউতিপাৰা, বৰবাং গেণ্ডাপাৰা চুবুৰী, নিত্যানন্দ গৰখীয়া গোঁহাই, ডুমৰীয়া গাঁও পথ আদি অন্যতম। মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰা এই পথসমূহে অঞ্চলটোৰ জনসাধাৰণৰ বাবে যাতায়াত সুচল কৰি তুলিব বুলি আশা কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি বালিজান ৰাজচক্ৰৰ অন্তৰ্গত পঞ্চৰত্ন এলেকাত চৰকাৰী ভূমিত বেদখল কৰি থকা 44টা পৰিয়াল উচ্ছেদ কৰে। এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে এই পৰিয়ালসমূহক পূৰ্বেই সেই ঠাই খালী কৰি দিবলৈ জাননী জাৰি কৰা হৈছিল। গোৱালপাৰা জিলাৰ অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বালিজানৰ ৰাজচক্ৰ বিষয়াকেইগৰাকীৰ তত্বাৱধানত চলা এই উচ্ছেদ অভিযান কালত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে আজি নগাঁৱৰ পৰা তামুলিটোপলৈ অহা কেঁচা তামোলৰ এখন গাড়ীত অভিযান চলাই 110টা মাদক দ্ৰব্য ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ ওজন 165.77 গ্ৰাম হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এই সংক্ৰান্তত 2জন সৰবৰাহকাৰীকো আটক কৰে। ধৃত লোক দুজনক যোৰহাটৰ কাকজানৰ ইয়াছিন আলী আৰু তিনিচুকীয়াৰ ধুমডুমাৰচান আলী বুলি চিনাক্ত কৰা হৈছে। জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে ৰেচন বিতৰণ প্ৰক্ৰিয়া অধিক স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে কাছাৰ জিলাত নতুন ৰেচন কাৰ্ড বিতৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি শিলচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাছাৰ জিলাৰ উপায়ুক্ত মৃদুল যাদৱৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। সভাৰ অন্তত আবেদন প্ৰক্ৰিয়া সৰল কৰা, জনসচেতনতা বৃদ্ধি কৰা, নতুন ৰেচন কাৰ্ড বিতৰণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা আদি প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত হোৱাটছএপ নম্বৰ 9864055566 যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 03612662325 এই দুটা নম্বৰত দিয়া অভিমত, প্ৰশ্ন আৰু উত্তৰ আদি প্ৰচাৰ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ অনুষ্ঠিত হৈছে। বিশিষ্ট নিবদ্ধকাৰ আৰু গৱেষক স্বামীনাথন গুৰুমূৰ্তিয়ে আজি শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে আয়োজন কৰা এই সাহিত্য উৎসৱ উদ্বোধন কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ব্ৰিছবেনত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 5:50 আৰম্ভ হ'ব। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিছে।